বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নিটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি ব্যাহত হয়। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰৰ প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। আৰু নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। নিটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ 100 মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মাহাদু গাভিত আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনায়। শ্ৰীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহ্বান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही आज 2 बजे तक के लिए स्थगित की जाती है।
লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিয়লি সদনত এই বিধেয়কখন উত্থাপন কৰিব। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত প্ৰশ্নোত্তৰ কালৰ কাম আৰম্ভ কৰি সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ বিবেচনা আৰু গ্ৰহণৰ বাবে অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰাৰ বাবে ডঃ জিতেন্দ্ৰ সিঙৰ পৰা জাননী লাভ কৰা বুলি স্বীকাৰ কৰে। তেওঁ কয় যে সাংসদসকলে যাতে সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে তাৰ বাবে বিধেয়কখনৰ প্ৰতিলিপি সদস্যসকলৰ মাজত বিতৰণ কৰা হৈছে। লোকসভাত কালি বিধেয়কখন গৃহীত হয়।
For moving the motion of consideration of the public examination prevention of unfair means amendment bill 2026 as passed by the Lok Sabha today in Rajya Sabha by grant of waiver under rule 123 of the rules of procedures and conduct of business in council of states that is Rajya Sabha accordingly a supplementary list of business for today has been issued for taking up this bill for consideration passing.
বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। শূন্যকালত কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীয়ে নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয় লৈ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা লোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি দিব লাগে বুলি দাবী জনায়। ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয় যে বিৰোধী পক্ষই একমাত্ৰ সদনৰ কাম কাজ বিঘ্নিত কৰাতে গুৰুত্ব আৰোপ কৰা যেন পৰিলক্ষিত হৈছে। বিৰোধী পক্ষই উত্থাপন কৰিবলগীয়া একো বিষয় নথকাৰ বাবে বিষয়টো লৈ নেতিবাচক ৰাজনীতি কৰা বুলি তেওঁ অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সদায় সাজু। ইয়াৰ পাছতে শ্ৰীনাড্ডাই কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে বিয়লি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী বিধেয়কখন সদনত উত্থাপন কৰিব বুলি সদস্যসকলক জানিবলৈ দিয়ে। তেওঁ লগতে সদনৰ কাম কাজ ব্যাহত কৰাৰ বাবে বিৰোধী পক্ষৰ সদস্যসকলৰ ভূমিকা আৰু আচৰণক গৰিহণা দিয়ে। ইয়াৰ পাছতে কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকাৰ বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱাপানী সমস্যায়ো দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি দিয়া হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 ঘনফুট পানী এৰি দিয়া হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কামো চলি আছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি ভি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰাৰ কথা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰত প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰে বুলি আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনাইছে। মন্ত্ৰালয়ে জনোৱা মতে কেন্দ্ৰীয়শাসিত অঞ্চলটোত যোৱা 24 জুলাইলৈ 38,955টা বাসগৃহৰ ছাদত সৌৰ পেনেল স্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। ইয়াৰে 38,318টা 3 কিলোৱাট পিকযুক্ত, 387টা 2-3 কিলোৱাট পিকযুক্ত আৰু 103টা 2 কিলোৱাট পিকযুক্ত। জম্মু কাশ্মীৰত সৌৰ পেনেল স্থাপনৰ বাবে বেংকে 533.05 কোটি টকা মূল্যৰ 29,441খন ঋণ আবেদনত অনুমোদন জনায় বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T-47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাভিত আৰু মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলীটসকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। তেওঁ লগতে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা মুৰলী শ্ৰীশংকৰক অভিনন্দন জনায়। নৌসেনাৰ ফুটবল দলে আজি দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্ৰুপ ডিৰ লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংদাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সমলেশ্বৰী স্পৰ্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি ব্যাহত হয়। লোকপৰীক্ষা অসাধুপন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰত প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে আৰু নৌসেনাৰ ফুটবল দলে আজি দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।